ইতিয়া আমাকান 40 পিকচাৰ টি চাব প্ৰচাৰ কৰা। যিশু সত্যাই কি বিশ্বাস কৰা খ্ৰীষ্টিয়ান খান কি কৈছে, যাই কি নাই আচৰিত কথাটো সব কি কবি কৈছে। ইটো কথাটো তাই খান কি বাপ নৰক পাৰা বাচাই লব। ইয়াতে আমাক খান জানিব যিশু কি বিশ্বাস কৰা খান, যিশু কথাটো লৈ কিনা তুচাৰা খান কিবি কৈছে। যিশু হি আমাক খান তাই লগা কথা প্ৰচাৰ কৰা খানকে মতত কৰিব। আজি আপুনি ইটো কেছেটে কি শুনিছে ইটো লৈ কিনা তুচাৰা খান কিবি কবি। ঈশ্বৰ হি আপুনি কি মতত কৰিব। আমেন।